এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা 10 বছৰৰ ভিতৰত ভাৰত ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, চলিত বছৰৰ গুণোৎসৱৰ আজি ফলাফল ঘোষণা, দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে জাৰ্মানীৰ ৰাষ্ট্ৰদূত ডঃ ফিলিপ একাৰমেনৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক, অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰীৰ আলোচনা, আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মনজিৎ গগৈ। এতিয়া শুনক বিতং বাতৰি। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটসমূহৰ আহ যাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা 10 বছৰৰ ভিতৰত ভাৰত ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছিল কৰাৰ সিদ্ধান্ত লৈছে। 31,000 কোটি টকা ব্যয় সাপেক্ষ এই কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ অধীনত 1,643 কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত ম্যানমাৰ সীমান্তত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হ'ব। আছাম ৰাইফলছৰ অভিযন্তাই কাটিব নোৱাৰা আৰু বগাব নোৱাৰা কাঁইটীয়া তাঁৰৰ বেৰৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছে আৰু এই প্ৰযুক্তিৰে সীমান্ত ছিল কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স্থায়ী সমিতিয়ে অলপতে দাখিল কৰা এখন প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম এই 4খন ৰাজ্যত বিস্তৃত ভাৰত ম্যানমাৰ সীমান্তৰ দুয়োপাৰে থকা 10 কিলোমিটাৰ মুক্ত বিচৰণ অঞ্চলত দুয়োখন দেশৰ নাগৰিকে ভিছা, পাৰপত্ৰ বা অন্যান্য নথিপত্ৰ অবিহনে আহ যাহ কৰিব পাৰে। এই ব্যৱস্থাৰ সুযোগ লৈয়ে উগ্ৰপন্থী সংগঠন নাইবা অনুপ্ৰৱেশকাৰীয়ে সহজতে ভাৰতত প্ৰৱেশ কৰে আৰু কুটাঘাত সংঘটিত কৰে বুলি মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰিছে। দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা বছৰৰ ফেব্ৰুৱাৰীত ভাৰত ম্যানমাৰ সীমান্ত ছিল কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা বছৰৰ এপ্ৰিলৰ পৰা 31 ডিচেম্বৰলৈ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণত 114 কোটি টকাৰো অধিক ধন ব্যয় কৰা হৈছে। চলিত বছৰৰ গুণোৎসৱৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যহাস প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত 3খন জিলাক প্ৰশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি এই অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত 4,320 গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হ'ব আৰু যোৱা বছৰৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰা 11,594খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু 25,000 টকাকৈ উদগনিমূলক অনুদান আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষাদানৰ সংকল্পৰে চৰকাৰে 2017 চনৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি 44,077খন বিদ্যালয়ৰ 38,98,000ৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছে। দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ প্ৰৱেশদ্বাৰৰূপে অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। ৰাজভৱনত কালি ভাৰতত জাৰ্মানীৰ ৰাষ্ট্ৰদূত ডঃ ফিলিপ একাৰমেনৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বৈঠকত অসমত ঐতিহ্য পৰ্যটনৰ পৰা বিনিয়োগৰ সম্ভাৱনালৈ বিভিন্ন বিষয়ে স্থান লাভ কৰে। IIT খড়গপুৰ আৰু জাৰ্মানীৰ শৈক্ষিক বিনিময় সেৱাৰ মাজৰ সহযোগিতাৰ কথা উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই IIT গুৱাহাটীৰ সৈতেও অনুৰূপ সহযোগিতাৰ পোষকতা কৰে। এনে সহযোগিতাই অসম আৰু জাৰ্মানীৰ মাজত যুটীয়া গৱেষণাৰ পথ প্ৰশস্ত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰে। অলপতে অনুষ্ঠিত বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে উল্লেখ কৰি শ্ৰীআচাৰ্যই কয় যে এই সন্মিলনত দেশ বিদেশৰ 45,000ৰো অধিক প্ৰতিনিধিয়ে ভাগ লয় আৰু 300ৰো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক কেন্দ্ৰ আৰু দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ সম্ভাৱনাৰ প্ৰতি বিশ্বাসৰ বাবে এই কথা সম্ভৱ হৈ উঠা বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো লোকসেৱা ভৱনত জাৰ্মানীৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে কালি বৈঠকত মিলিত হয়। এই বৈঠকত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা, বাণিজ্য উদ্ভাৱন, অসমলৈ জাৰ্মান বিনিয়োগ আমন্ত্ৰণৰ সুযোগ অন্বেষণ, ৰাজ্যৰ যুৱ সমাজৰ বাবে দক্ষতা বিকাশ আৰু প্ৰটন থেৰাপী সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। তেওঁ অহা 3 এপ্ৰিলত হ'বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতিস্বৰূপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকললৈ ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ সন্মান আগবঢ়াই আহিছে। এই পৰম্পৰা অব্যাহত ৰাখি অহা 3 এপ্ৰিলত 2024 বৰ্ষৰ এই সন্মানসমূহ আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৈঠকত এই কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। বৈঠকত সমিতিসমূহৰ প্ৰস্তুতিকে ধৰি বিভিন্ন বিষয়ৰ বুজ লৈ সমগ্ৰ অনুষ্ঠানটো যাতে নিয়াৰিকৈ সম্পন্ন হয় সেই কথা লক্ষ্য ৰাখিবলৈ তেওঁ যাৱতীয় নিৰ্দেশনা দিয়ে। তেওঁ লোকসেৱা ভৱনত আয়োজিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ বৈঠকতো অংশ লয়। বৈঠকত পূৰ্ৱৱৰ্তী পৰিষদীয় বৈঠকৰ পদক্ষেপৰ প্ৰতিবেদন, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাৰ প্ৰকল্প ন্যায্যকৰণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে অগৰাতলী সংমণ্ডলত প্ৰশমন ব্যৱস্থাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয়। জৈৱ বৈচিত্ৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি প্ৰকল্পসমূহ ৰূপায়ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। আন এখন বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ লগতে কৃষি বিভাগৰ মুখ্য অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত জিলা সৰিয়হ অভিযান, কৃষক উৎপাদক সংগঠনসমূহ শক্তিশালীকৰণ, গ্ৰাম্য বিকাশ আৰু কৃষি পদ্ধতিৰ সৈতে উন্নত প্ৰযুক্তি একত্ৰীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে মঙলবাৰে দিল্লীত ৰাজ্যৰ এন ডি এৰ সাংসদসকলৰ সৈতেও বিভিন্ন বিষয় লৈ আলোচনা কৰে আৰু সংসদত গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ বাবে তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰে। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পথ নিৰ্দেশনাত ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে উদ্যমেৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সাংসদসকলৰ প্ৰতি আহান জনায়। তেওঁ লগতে জনসাধাৰণৰ বাবে আৰু কি কৰিব পৰা যায় সেই বিষয়ে সাংসদসকলৰ পৰা পৰামৰ্শ বিচাৰে। বৈঠকত দিলীপ শইকীয়া, ভুৱনেশ্বৰ কলিতা, কামাখ্যা প্ৰসাদ তাছা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰদান বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। মহিলা আৰু কন্যা শিশুসকলৰ শিক্ষা, সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ লক্ষ্যৰে গোলাঘাট জিলাৰ গমাৰিগুৰিত কাইলৈ সজাগতা সভাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অজন্তা নেওগে এই সভাত মুখ্য অতিথি হিচাপে অংশ ল'ব। সভাৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালি, মুকলি কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, শিক্ষা, সুৰক্ষা আৰু পৰিপুষ্টি সম্পৰ্কীয় বাৰ্তা বুথ, মহিলা আৰু কন্যা শিশুৰ ৰক্তহীনতা চিনাক্তকৰণ শিবিৰৰো আয়োজন কৰা হ'ব। সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা, ৰূপেশ গোৱালা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, মৃণাল শইকীয়াকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে এই অনুষ্ঠানত অংশ ল'ব। সংস্কৃতিৰ সাধক তথা অসম সৌৰভ বঁটাপ্ৰাপক আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক কৃষ্ণ ৰয়লৈ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াইছে। অহা 29 মাৰ্চত হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশিষ্ট নাট্যকৰ্মীগৰাকীক এই সন্মান প্ৰদান কৰিব। আৱাহনৰ লগতে কহিনুৰ থিয়েটাৰৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত কৃষ্ণ ৰয়ে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ উপৰি চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 2022 বৰ্ষত তেওঁক অসম সৌৰভ সন্মান আগবঢ়োৱা হৈছিল। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা 29 মাৰ্চলৈ গুৱাহাটীৰ নেটফি কনভেনশ্যন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ আয়োজন কৰিছে। ভৈয়াম আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে এই মহোৎসৱৰ উদ্বোধন কৰিব। সাহিত্য মহোৎসৱত পদ্মশ্ৰী সন্মানেৰে বিভূষিত অনিল বড়ো আৰু পেট্ৰিচিয়া মুখীমকে ধৰি ভালেসংখ্যক বিশিষ্ট সাহিত্যিকে অংশগ্ৰহণ কৰিব। এই মহোৎসৱত চলচ্চিত্ৰ আৰু সাহিত্যৰ জৰিয়তে জনজাতি সম্প্ৰদায়সমূহৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হ'ব। বিশ্ব নাট্য দিৱস উপলক্ষে সমাহাৰ নাট্যগোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ডঃ সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ন্যায় নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে সন্ধিয়া 6:45 নাটকখন উদ্বোধন কৰিব। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰৰ আঞ্চলিক কাৰ্যালয় আৰু গৱেষণাগাৰৰ তত্বাৱধানত মাজুলী মহাবিদ্যালয়ত কালি জিলাখনৰ বায়ুৰ গুণাগুণ আৰু মান পৰ্যবেক্ষণৰ বাবে এটা পৰীক্ষাগাৰ মুকলি কৰা হয়। গৱেষণাগাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ মুৰববী বিষয়া জয়ন্ত দত্তই গৱেষণাগাৰটো স্থাপনৰ উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ কাৰ্যালয় আৰু গৱেষণাগাৰৰ সৈতে মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান জিলাৰ ৰেহৰূপ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। এই অনুসৰি অহা 1 এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতে অৰ্থাৎ 9:15 পৰা 9:20 প্ৰচাৰিত হ'ব। উল্লেখযোগ্য যে কোভিড কালত বিভিন্ন অনুষ্ঠানৰ সময় পৰিৱৰ্তনৰ বাবে জিলাৰ ৰেহৰূপৰ প্ৰচাৰ বন্ধ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ইয়াক সন্ধিয়া 7:05 প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ গুৱাহাটীৰ দিছপুৰ লাজগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত আপুনি কেনে আছে শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 10:30 পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 6 দশকৰ নজহান অপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকী প্ৰাক্তন বাতৰি পৰিৱেশক, পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠানৰ বচা বচা অংশ সিদিনা নিশা 8:02 প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
দেশৰ দৰিদ্ৰ অভাৱী মুছলমান পৰিয়ালসমূহত যাতে ঈদৰ উৎসাহ কোনোগুণে কম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোগাত এ মোদী নামৰ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ঈদৰ শুভক্ষণত দেশৰ 32 লাখ দৰিদ্ৰ পৰিয়ালক ঈদ উদযাপনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে উপহাৰৰ টোপোলা প্ৰদান কৰিব। এই বাতৰিটোক নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এতিয়াৰে পৰা ব্যক্তিগত আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৈনিক অগ্ৰদূত আনহাতে এই বাতৰিটোক ব্যক্তিগত শিক্ষানুষ্ঠানত নহয় একাদশ শ্ৰেণীৰ পৰীক্ষা শিৰোনামেৰে মুখ্য পৃষ্ঠাত পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকততো একেটা বাতৰিয়ে নো এইচ এছ ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন চেণ্টাৰ ইন প্ৰাইভেট ইনষ্টিটিউচন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক কালি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে। সাংবাদিকগৰাকীক এটা জামিনবিহীন গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সমাজে সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই বাতৰিটোক অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ, দ্য আছাম ট্ৰিবিউন আদিকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতৰেই প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত অন্যান্য কেইটামান বাতৰি: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত, সুধাকণ্ঠৰ সৃষ্টি সংৰক্ষণৰ উদ্দেশ্যৰে সাংস্কৃতিক বিভাগেৰে গুৰুত্বপূৰ্ণ চুক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ, লিডুৰ মূলং পাহাৰত বনজুই আৰু জাৰ্মানীৰ ৰাষ্ট্ৰদূতেৰে বৈঠক অসমৰ মুখ্যমন্ত্ৰীৰ। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ মনজিত। অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা প্ৰতিনিধি দলে কালি হোজাই জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱস উপলক্ষে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত কালি আয়োজিত স্মৃতি দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই অসমীয়া ভাষাক ৰাজ্যখনত পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদানৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত মিত্ৰদেৱ মহন্তৰ সাহিত্যকৃতি সম্পৰ্কেও আলোচনা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 8 উইকেটত পৰাজিত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে 152 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 3টা বলত 2টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কুইণ্টন ডি ককে কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ককে 61টা বলত 97 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 151 ৰাণ কৰে। একেখন ষ্টেডিয়ামতে অহা 30 মাৰ্চত হ'বলগীয়া আন এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। খেলো ইণ্ডিয়া পেৰা গেমছ 2025ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্ৰীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ৰক্সা নিখিল কৰ্ছে উপস্থিত থাকিব। এই 8-দিনীয়া ক্ৰীড়া মহোৎসৱৰ 1300ৰো অধিকগৰাকী পেৰা এথলীটে পেৰা আৰ্চাৰী, পেৰা এথলেটিকছ, পেৰা বেডমিণ্টন, পেৰা পাৱাৰ লিফটিং আৰু টেবল টেনিছকে ধৰি 6টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত 3 দশকৰো অধিক কাল ধৰি সেৱা আগবঢ়াই অহা অংশকালীন ঘোষক ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণিতা দেৱীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায় অনুষ্ঠানত তেওঁলোকলৈ সম্বৰ্ধনা সৰাই আৰু গ্ৰন্থ আগবঢ়োৱা হয়। একেটা অনুষ্ঠানতে প্ৰায় 24 বছৰ সেৱা আগবঢ়াই 2 বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা এম হাছিম আলীকো সম্বৰ্ধনা জনোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 18 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত বতৰ শুকান হৈ থাকিব বুলি আগলি বতৰা দিয়া হৈছে। অহা 10 বছৰৰ ভিতৰত ভাৰত ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত। চলিত বছৰৰ গুণোৎসৱৰ আজি ফলাফল ঘোষণা। দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে জাৰ্মানীৰ ৰাষ্ট্ৰদূত ডঃ ফিলিপ একাৰমেনৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক। অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰীৰ আলোচনা। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।